এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীত সৰ্বদলীয় বৈঠক আৰম্ভ। পাকিস্তানী নাগৰিকৰ ভাৰতীয় ভিছা তৎকালে কাৰ্যকৰী হোৱাকৈ বাতিলৰ সিদ্ধান্ত। আটাৰী বাঘা সীমান্তৰ চেকপোষ্ট বন্ধ কাৰ্যকৰী। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ বাবে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ। পহলগামত নিহতৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ 5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত। আৰু কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্ৰিংশ দীক্ষান্ত সমাৰোহ। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। চৰকাৰে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি নতুন দিল্লীত এখন সৰ্বদলীয় বৈঠক আৰম্ভ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈঠকত অধ্যক্ষতা কৰিছে। বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ সভাপতি জে পি নাড্ডা, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, ডি এম কেৰ তিৰুচি শিৱা, এন চি পিৰ নেতা প্ৰফুল পেটেল, সমাজবাদী পাৰ্টীৰ ৰামগোপাল যাদৱ, আম আদমী পাৰ্টীৰ সঞ্জয় সিং, আৰ জে ডিৰ প্ৰেমচান্দ গুপ্তা, ৱাই এছ আৰ চি পিৰ মিথুন ৰেড্ডি, তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দ্যোপাধ্যায়কে ধৰি বহুকেইগৰাকী নেতা উপস্থিত আছে। ভাৰতে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে পাকিস্তানী নাগৰিকৰ বাবে ভিছাৰ সেৱা তৎকালে কাৰ্যকৰী হোৱাকৈ বাতিল কৰাৰ সিদ্ধান্ত লৈছে। অহা 27 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকক প্ৰদান কৰা সকলো বৈধ ভিছা বাতিল কৰা হৈছে। তদুপৰি চুবুৰীয়া দেশখনৰ নাগৰিকসকলক প্ৰদান কৰা চিকিৎসা ভিছাসমূহ অহা 29 এপ্ৰিললৈকেহে বৈধ বুলি বিবেচিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি সম্প্ৰতি ভাৰতত থকা সকলো পাকিস্তানী লোকে এই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ভাৰতৰ পৰা যাব লাগিব। মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক পাকিস্তানলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়াৰ লগতে বৰ্তমান তাত থকা ভাৰতীয়সকলক অতি শীঘ্ৰেই দেশলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ভাৰতে ছাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত পাকিস্তানী নাগৰিকসকলক ভাৰতলৈ অহাৰ অনুমতিও বাতিল কৰিছে। ছাৰ্ক ভিছাৰ অধীনত সম্প্ৰতি ভাৰতত থকা পাকিস্তানী নাগৰিকসকলক 48 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইপিনে ভাৰতে পাকিস্তানৰ শীৰ্ষ কূটনীতিবিদ ছাদ আহমেদ ৱাৰিছক তলব কৰি পাকিস্তান সেনাৰ কূটনীতিবিদসকলক ভাৰত এৰি যাবলৈ নিৰ্দেশ দিছে। কূটনীতিবিদগৰাকীক যোৱা নিশা চমন জাৰি কৰি এই সন্দৰ্ভত অৱগত কৰোৱা হয় বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পাছতে এই পদক্ষেপ লোৱা হৈছে। এই আক্ৰমণৰ পাছতে ভাৰতে আট্টাৰী সীমান্ত বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অন্তৰ্গত পাঞ্জাৱৰ অমৃতসৰৰ আট্টাৰী, ফিৰোজপুৰৰ হুছিয়ানীৱালা আৰু ফাজিলকাৰ ছদকীৰ ৰিট্ৰিট সমাৰোহৰ সময় হ্ৰাস কৰা হৈছে। এই সময়ছোৱাত ভাৰতীয় অংশৰ পথ বন্ধ ৰখা হ'ব। ভাৰতে লগতে 1960 চনৰ সিন্ধু জল চুক্তিও বাতিল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু কাশ্মীৰৰ পেহেলগামত পৰহি সংঘটিত সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি ইয়াক ভাৰতৰ আত্মাক আঘাত হনাৰ দুঃসাহস বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনী জিলাত আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ কয় যে সন্ত্ৰাসবাদীবোৰে য'তেই আত্মগোপন নকৰক কিয় ভাৰতে তাৰ পৰাই সিহঁতক বিচাৰি উলিয়াব। পেহেলগামৰ ঘটনাক নিন্দা কৰাৰ লগতে এই ঘটনাৰ সৈতে জড়িত প্ৰতিটো সন্ত্ৰাসবাদীক চিনাক্ত কৰি বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহা হ'ব বুলি তেওঁ সকীয়াই দিয়ে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এনে ঘটনা সংঘটিত কৰা লোকসকল কল্পনা কৰিব নোৱাৰা ধৰণৰ প্ৰতিফলৰ সন্মুখীন হ'ব লাগিব।
কিছিনে আপনা বেটা খোয়া, কিছিনে আপনা ভাই খোয়া, কিছিনে আপনা জীবন সাথী খোয়া। ইয়ে হামলা সিরফ নিহত্থে পর্যটকোঁ পর নহীঁ হুয়া হ্যায়, দেশ কে দুশ্মনোঁ নে ভারত কি আত্মা পর হামলা করনে কা দুঃসাহস কিয়া হ্যায়। মাই বহুত স্পষ্ট শব্দোঁ মে কহনা চাহতা হুঁ, জিনোনে ইয়ে হামলা কিয়া হ্যায় উন আতঙ্কিয়োঁ কো অর ইস হামলে কি সাজিশ রচনে ওয়ালোঁ কো উনকী কল্পনা সে ভি বড়ি সজা মিলেগি, সজা মিল করকে রহেগি। আব আতঙ্কিয়োঁ কি বচি খুচি জমিন কো ভি মিট্টি মে মিলানে কা সময় আ গয়া হ্যায়। 140 করোড় ভারতীয় কি ইচ্ছা শক্তি আব আতঙ্কি আকাঁও কি
জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ বাবে ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। বিধায়কগৰাকীয়ে কালি এই আক্ৰমণক লৈ সামাজিক মাধ্যমত মন্তব্য আগবঢ়াইছিল। বিগত সময়ছোৱাত পুলৱামাত সংঘটিত আক্ৰমণৰ ঘটনা আৰু 22 এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত ঘটনাৰ আঁৰত চৰকাৰী ষড়যন্ত্ৰ থকা বুলি তেওঁ কৰা বিতৰ্কিত মন্তব্যৰ বাবে দেশদ্ৰোহিতাৰ গোচৰত বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত প্ৰকাশ কৰে। বিধায়কগৰাকীৰ এই বক্তব্যই ৰাজ্যখনৰ জনসাধাৰণক ক্ষোভিত কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অসম আৰক্ষীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে ভাৰত বিৰোধী কোনো শক্তি বা প্ৰচেষ্টাক ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে কেতিয়াও সহ্য নকৰে বুলি স্পষ্ট কৰি দিয়ে। এনে ঘটনা পোহৰলৈ অহাৰ মাত্ৰেই অসম আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে ধৃত বিধায়কগৰাকীক সম্প্ৰতি নগাঁও সদৰ থানাত ৰখা হৈছে। অসম চৰকাৰে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত লোকসকলৰ পৰিয়াললৈ 5,00,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই ঘটনাত ৰাজ্যবাসী অতিশয় মৰ্মাহত আৰু এই ঘটনাৰ বলি হোৱা পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ বাবে এই সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে।
জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা ঘটনাত আপোনালোক ইতিমধ্যে সকলো অৱগত যে আমাৰ 25 গৰাকী ভাৰতীয় লোক বা ভাৰতীয় নাগৰিকৰ নিহত হৈছে আৰু এগৰাকী নেপালৰ নাগৰিকো এই ঘটনাত নিহত হৈছে। আমি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছো যে এই ঘটনাত নিহত হোৱা প্ৰতিগৰাকী বিদেশী আত্মা বা বিদেশী ব্যক্তিৰ পৰিয়াললৈ আমি 5,00,000 টকাকৈ এটা সামান্য আৰ্থিক সাহায্য আগবঢ়াম। সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেখেতসকলৰ যি সংগ্ৰাম বা তেখেতসকলৰ যি ত্যাগ তাক আমি সোঁৱৰণ কৰি আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এটা কিঞ্চিত 5,00,000 টকাৰ আৰ্থিক সাহায্য এটা প্ৰতিগৰাকী নিহত পৰিয়াললৈ আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো।
মুখ্যমন্ত্ৰীয়ে আজি সংবাদমেলত অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰা সাক্ষাৎকালত বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন সন্দৰ্ভত কৰা আলোচনাৰ বিষয়ে উল্লেখ কৰে। ড০ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীয়ে এই উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অংশ লোৱাৰ প্ৰতিশ্ৰুতি দিছে। এই অনুষ্ঠান পৰিচালনাৰ বাবে শীঘ্ৰে উদযাপন সমিতি গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। শিল্পীগৰাকীৰ সন্মানাৰ্থে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বিত্ত মন্ত্ৰালয়ক এটা স্মাৰক মুদ্ৰা প্ৰৱৰ্তন কৰাৰ বাবে ইতিমধ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সাক্ষাৎকালত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ বাবে সন্মতি প্ৰকাশ কৰে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ ভিতৰত 7,500 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব। ৰিং ৰোডৰ অংশ হিচাপে নাৰেঙ্গী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণো কৰা হ'ব। এই প্ৰকল্পৰ 50% ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব। প্ৰধানমন্ত্ৰীয়ে 8 ছেপ্টেম্বৰত নুমলীগড় শোধনাগাৰ লিমিটেডে নিৰ্মাণ কৰি থকা জৈৱ শোধনাগাৰটো উদ্বোধন কৰিব। এই শোধনাগাৰটো 4,200 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই শোধনাগাৰটো 2019 চনত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিছিল। এই জৈৱ শোধনাগাৰত বাঁহ ব্যৱহাৰ কৰি ইথানল উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। ভাৰতৰ প্ৰথম জৈৱ শোধনাগাৰ হিচাপে পৰিগণিত হ'বলগীয়া এই প্ৰকল্পটোৱে অসমৰ অৰ্থনৈতিক দিশত অনন্য সুযোগৰ অন্বেষণ কৰিব। 10,600 কোটি টকা ব্যয় সাপেক্ষ নামৰূপৰ সাৰ কাৰখানাৰ বাবে অসম চৰকাৰে 40% ইকুইটি আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জানিবলৈ দিয়ে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণীৰ বাতৰি সঠিক, নিরপেক্ষ আৰু বিশ্বাসযোগ্য।
আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্চ আৰু নিউজন এয়াৰ এপৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে।
দিনটোৰ যিকোনো সময়তে সঠিক খবৰৰ বাবে আমাক ফেচবুক পেজত AIR নিউজ গুৱাহাটী, এক্স হেণ্ডেলত @AIR News_GHY আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত AIR News_গুৱাহাটী ফলো কৰিব পাৰে।
শুনক আৰু শুনাওক আকাশবাণী গুৱাহাটীৰ বাতৰি।
পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা। পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা অৰুণাচল প্ৰদেশৰ বায়ুসেনাৰ জোৱান তাগে হালিয়াঙৰ নৎসৰ দেহ আজি পুৱা তেওঁৰ গৃহ চহৰ নামনি হোৱানহেৰি জিলাৰ জিৰলৈ লৈ যোৱা হয়। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এয়া এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি কয় যে এই দুখৰ সময়ত ৰাজ্যখনৰ জনসাধাৰণ শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছে। শ্ৰীখাণ্ডুৱে নিহত জোৱানজনৰ পৰিয়ালৰ এগৰাকী সদস্যক চৰকাৰী চাকৰি, 50 লাখ টকাৰ বিত্তীয় সাহায্য আৰু তেওঁৰ গাঁৱত এটা স্থায়ী স্মাৰক নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। কাইলৈ পুৱা সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে আজি গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীত পাৰত নাগৰিক সমাজে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। সভাত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ধৰ্মান্ধ উগ্ৰবাদীয়ে নিৰীহ পৰ্যটকক গুলীয়াই হত্যা কৰাৰ ঘটনাক ধিক্কাৰ দিয়ে। সমবেত ৰাইজে ঘটনাত জড়িতসকলক চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবলৈ আহ্বান জনায়। প্ৰতিবাদী সভাত সাংসদ অজিত কুমাৰ বুঢ়িয়া উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গোলাঘাটত কাশ্মীৰৰ নৰসংহাৰৰ লগত জড়িত লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে। পহলগামৰ এই নাৰকীয় ঘটনাক নগাঁৱত কংগ্ৰেছ দলৰ সংখ্যালঘু বিভাগে তীব্ৰ গৰিহণা দিয়ে। সন্ত্ৰাসবাদীৰ পুতলিকা দাহ কৰাৰ লগতে ঘটনাটোক কঠোৰ ভাষাৰে নিন্দা কৰা হয়। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰেও মানকাছৰত নিৰ্বাচনী সভাত কাশ্মীৰক হত্যাকাণ্ডক গৰিহণা দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দাতৃংশ দীক্ষান্ত সমাৰোহ কাইলৈ অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়ৰ খেলপথাৰৰ সমাৱৰ্তন হলত বিয়লি 3 বজাত আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সভাপতিত্ব কৰি যোৱা বছৰকেইটাত বিশ্ববিদ্যালয়খনৰ পৰা PhD, MPhil, স্নাতকোত্তৰ আৰু স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে সন্মানীয় অতিথি আৰু বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে পূৰ্বৰ কাৰ্যসূচী অনুসৰি বিশ্ববিদ্যালয়খনৰ এইবাৰৰ দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিৰ এই কাৰ্যসূচী বাতিল কৰা হয়। আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত নিৰ্বাচনী প্ৰচাৰ চলায়। গোলাঘাট জিলাৰ দেৰগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনত অসমৰ সকলো গাঁও আৰু বাগিচা সামৰি লোৱা হৈছে বুলি মন্তব্য কৰে। মানকাছৰত আয়োজিত অন্য এখন নিৰ্বাচনী সভাত আজি অগপৰ উপসভাপতি জাভেদ ইছলামে অংশগ্ৰহণ কৰে। মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে আজি মানকাছৰত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নগাঁৱত কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় মিডিয়া তত্বাৱধায়ক চৰণ সিং চাপ্ৰাই এখন সংবাদমেলক সম্বোধন কৰি শাসক পক্ষক তীব্ৰ সমালোচনা কৰে। বজালিত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে শাসকীয় বিজেপিৰ প্ৰাৰ্থীসকলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। যোৰহাটৰ চন্দননগৰত হোৱা হত্যাকাণ্ডৰ বিষয়ে আজি জিলাখনৰ আৰক্ষী অধীক্ষক শতাংগ মিশ্ৰই এখন সংবাদমেলক সম্বোধন কৰে। যোৱা 22 এপ্ৰিলত দেবাংগ ভূষণ বৰুৱা নামৰ এজন যুৱকৰ মাদক দ্ৰব্য সৰবৰাহকাৰীৰ হাতত মৃত্যু হোৱা বুলি উত্থাপিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত বৰ্তমান দুগৰাকী অভিযুক্ত আৰক্ষীৰ জিম্মাত থকাৰ বিপৰীতে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। এতিয়া বাতৰিৰ পৰৱৰ্তী অংশ শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
ধন্যবাদ প্ৰজন্মা। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দুলীয়াজানৰ ৰঙাপাৰাৰ সমাজকৰ্মী, ব্যৱসায়ী আৰু 2 নম্বৰ ৰঙাপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নবীন শইকীয়াৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 77 বছৰ। সৰবৰহী ব্যক্তিগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীত সৰ্বদলীয় বৈঠক আৰম্ভ। পাকিস্তানী নাগৰিকৰ ভাৰতীয় ভিছা তৎকালে কাৰ্যকৰী হোৱাকৈ বাতিলৰ সিদ্ধান্ত। আট্টাৰী বাঘা সীমান্তৰ চেকপোষ্ট বন্ধ কাৰ্যকৰী। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ বাবে ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ। পহলগামত নিহতৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ 5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত। আৰু কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দাতৃংশ দীক্ষান্ত সমাৰোহ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।